ॐ ये विष्ट वैश्वानितं स्तुयते जसमाहित तस्महं सकलं बाधा समेष्यामि ममं स्वयं मधुकैटव नाशञ्च महिषासुरघातनं कीर्तयन्ति जितद्बद्धं शुम्भो निशुम्भय अष्टमं वा चतुर्दश्यं नवमं वा चेतस श्रोतयन्ति चैव ये भक्ता मोमो माहात्म्यमुत्तमं न तेषां दुष्कृतां किञ्चित् दुष्कृतोत्ता न चापद भविष्यन्ति न दरिद्रं न चैव विष्ठोवयोजनं शत्रुतो न भयङ्गतश्च दस्युतो वा न राजत न शत्रु नरता ईघत् कदाचित् सङ्भविष्यति तस्मान् मन्मयी महात्तं पठितव्यं समाहिते श्रोतो भवञ्च सद्दा भक्ता परंस्तं हितत् उपसर्ग सेनास्तु महामारी समुद्भवन् तथा त्रिविधमुत्पत्तं महत्तं सममन्मयं यत्रैतत् परदेशमक् नित्य मायातने मन सदा तद्मिक्षामि सान्निध्यं तत्र मे स्थितं बलिपुरा नेन पूजायिनम् अग्निकार्ये महोत्सवे सर्वमत चरितं मूर्जं सब्रमणे यत् जानुता जानुता वापि बोलिपूजं तथा कृतं प्रतिच्छब्दमहं प्रीता वह्निहुम्मं तथा कृतं शरत्काले महापूजा क्रियते जटावर्षिकी तस्माकं मनमर्तिं माहत्तं सूता भक्ति समन्वित सर्वबाधा पूर्तिमुक्त धनुर्धारासुतन्वित मनुष्यो मत्प्रसादेन भविष्यति न संशय श्रुता मम त्रिमाहत्तं तदा चुत्पत्तयो शुभा परक्रमाञ्चुजेत्तु जायते निर्भयोपमान् विभव संख्यं जाति कल्याणञ्च उपपद्यते नन्दने चकुलं पुंसं माहत्तं मम श्रीनुत्तं शान्तिर्गणमणि सर्वत्र तथा दुःस्वप्नदर्शने ग्रहो पीडासु च ग्लासु मनमहत्तं श्रीनु मम उपसर्गा समं जान्ति ग्रहो पीडाश्चु दारुणा दुःस्वप्न जनिविष्टं सुस्वप्न मुपजायते बालार्घ ग्रोवा भूतानां बालानां शान्तिकारणं संघात्तभेदे च नीनाङ्गमैत्रिकारणोत्तमं दुर्वो दुत्तानां मेषानां बलाहीनङ्करं परं रक्ष भूतो पिशाचानां पठादे एव नाशनं सर्वङ्गममत्तमयि माहत्तं मम सन्निधिकारकं पोषु पुष्पार्घधुस्पृश्च गन्धर्धिपैस्तथामतिं विप्राणं भुजननिहोमयि प्रखन्निर्मनोहिस्सनम् अन्नश्चै विविधर्भागै पोदान्ये धननश्चया पितर्मे क्रियते सस्मिन् सकृत् सुचरितेषु ते सुतं हरति पापानि तथा रोगात् प्रजिच्छति रुक्खं करोदुभूतव्य जगन्मान् कीर्तनङ्गमन जूझुरे चरितङ्गजनमे दुष्टङ्गदयितोनिबर्हणं तस्मिन् सूते परिकृत्तङ्गभङ्गपुंसं न जायते सुष्माभिस्तुस्तेजास जस्स ब्रह्मस्विता ब्रह्माणस्तस्तस्तु व्रजच्छन्ति सुमङ्गमतिम् अरण्ये पन्तरे वापि देवगणि परिवारित दस्युर्भिवा वितौ शून्ये गृहीतौ वापि शत्रुभि सिंहो व्याघ्रोऽनुजातु वा बोने वा मनुस्तिभि राज्ञा क्रुद्धेन वक्तव्य बद्धो बन्धो गतोऽपि वा आघूर्णि तव वा तेन स्थिता पोते महार्णवे पत्सत्सु वापि शस्तेषु सङ्ग्रामे विशदारुणे सर्वबाधासु घोरासु वेदेनार्भितहोऽपि वा शरणमैतश्चोरितं नरमुच्यते सङ्कटात् ममोपभावद सिंहद्दालस्तव बलनिस्तता दुरादेव बलायस्ते सरश्चरितं मम इत्युक्ता सा भगो भूति चण्डिका चण्डविक्रमा पश्यामा तमिदेवानां तत्रैव अन्तन्द्वितीय तत्तेहपि देवा निराकङ्का साधिकारान् यथा पुरा जग्गा जगाहूज सर्वे चक्रुर्बन्हितारय हृश्चासो देवा निहाते निहाते शुम्भदैरूपी जुरि जगदविध्वंसिनी तस्मिन् मन्ये मोहघेतल विक्रमे निशुम्भे च महावीर्ये शेषंपातनमाजजु एवं भगवती देवी सा नित्यापि पुनः पुनः शम्भुय कुरुते भूप जगत परिपलानं तन्मयिन्माहत्ते विश्वं सैव विश्वं प्रसूयते सा जाचिता च विज्ञानं तुष्टं रिद्धिं प्रयच्छति व्यक्तान्तै तदसकलं ब्रह्माणं मनुजस्वरं महाकाल महाकाले महामारी स्वरूपया शैव काले महामारी शैव सृष्टि भवर्तया सृष्टिं करतु भूतानां शैव काले सनातनी भद्रकाले निनां शैव लक्ष्मीवन्त पिदागृहे शैव भावे तथा लुर्वी विनाशाय प्रजापते स्तुता समर पूजा पुष्पैः धूपमन्दास्तिभिस्तदा ददाति वित्तं पुत्रं सुमंगतिं धर्मे तथास्म ओमिति श्रीमन्केन्द्रो गुराणि सावर्णिकवन्दन्तरे निशुम्भवद द्वादशोऽध्याय समाप्तम्।
যে সকল ব্যক্তি শ্রদ্ধাযুক্ত চিত্তে আমার স্তব করিবে আমি তাহাকে ঐহিক ও পারত্রিক সমস্ত বিপদ হইতে অবশ্যই মুক্ত করিব। যে শুক্লপক্ষে বা কৃষ্ণ ও শুক্লপক্ষের অষ্টমী নবমী ও চতুর্দশী তিথিতে মধুকৈটভ বধ মহিষাসুর বধ ও শুম্ভ নিশুম্ভ বধ ভক্তি সহকারে পাঠ করিবে অথবা পাঠে অসমর্থ হইলে ইহা শ্রবণ করিবে তাহার কোনো পাপ থাকিবে না, দারিদ্র দুঃখ বিপদ শোক ইত্যাদি থাকিবে না, তাহার শত্রু দস্যু রাজা অস্ত্রাদি ও জলোচ্ছ্বাস হইতে কোনো বিপদ হইবে না। এই মাহাত্ম্য অতীব মঙ্গলজনক। আমার এই মাহাত্ম্য ত্রিবিধ উৎপাত অর্থাৎ আধ্যাত্মিক ও আধিভৌতিক ও আধিদৈবিক এই ত্রিবিধ প্রকার উৎপাত দূর করে। যে গৃহে ইহা অর্থসহ পাঠ হয় আমি সেই স্থান ত্যাগ করি না। যজ্ঞ বলিদান পূজা হোম বিবাহাদি উৎসবে এই মাহাত্ম্য পাঠ বা শ্রবণ করা কর্তব্য। আমার মাহাত্ম্য পাঠের পর বিধি বা অবিধিপূর্বক বলি পূজা হোমাদি আমি সাদরে গ্রহণ করি। শরৎকালে ও বসন্তকালে যে দুর্গাপূজা হয় তাহাতে আমার মাহাত্ম্য ভক্তিপূর্বক শ্রবণ করিলে মানব আমার কৃপায় ধনধান্য পুত্র পৌত্রাদি লাভ করে ও নিরাপদে থাকে, যুদ্ধে মানুষ জয়লাভ করে। এই মাহাত্ম্য প্রভাবে শত্রুকুল ধ্বংস হয়, কল্যাণ হয় ও বংশের উন্নতি হয়। সর্বপ্রকার শান্তিকর্মে দুঃস্বপ্ন দর্শনে গ্রহ পীড়ায় আমার মাহাত্ম্য শ্রবণ করিবে, ইহাতে কোনো ব্যাধি সর্বপ্রকার উপসর্গ গ্রহ পীড়া ও দুঃস্বপ্ন নাশ হয়, সর্বপ্রকার সুফল প্রদান করে। আমার মাহাত্ম্য দুষ্টগণের শক্তিনাশ শিশুগণের ডাকিনী বেতাল পিশাচ প্রভৃতির ভয় দূর করে। ইহা সম্পূর্ণ পাঠ বা শ্রবণ করিলে পাঠক বা শ্রোতা আমার সান্নিধ্য লাভ করে। অন্যান্য কার্য অপেক্ষা এই পাঠেই সর্বকার্যের ফল লাভ হয়। ইহা পাঠ ও শ্রবণে সর্বপাপ নাশ হয় ও ব্যাধিমুক্ত করে। পিশাচাদির ভয় থাকে না, তাহার শত্রু ভয়ও থাকে না। এই স্তব শ্রবণে শুভমতি লাভ হয়। অরণ্যে বনে শত্রু মধ্যে রাজগৃহে অগ্নি ভয়ে দাবানলে সেই পাঠক প্রাণ লাভ করে, প্রাণদণ্ডে মুক্তি লাভ করে, হিংস্র জন্তু প্রভৃতির ভয় থাকে না, শত্রুগণ দূরে পলায়ন করে।
এই কথা বলে সেই দেবী দেবগণের সম্মুখ থেকে অন্তর্হিতা হলেন। দেবগণও নির্ভয় চিত্তে নিজ নিজ স্থানে চলে গেলেন। যে সমস্ত অসুর অবশিষ্ট ছিল তারা ভয়ে সব পাতালে প্রবেশ করল। হে মহারাজ সুরথ, এই দেবী বিশ্ব সৃষ্টি করেন, তার দ্বারাই বিশ্ব জগৎ মায়ামুক্ত। দেবীকে নিষ্কামভাবে যিনি আরাধনা করেন তিনি তত্ত্বজ্ঞান লাভ করেন। দেবী পরিতুষ্ট হলে ঐশ্বর্য প্রদান করেন। প্রলয় সময়ে দেবী মহাকালী রূপে বিশ্বব্যাপ্ত হন, সৃষ্টিকালে প্রকাশিতা হন ব্রহ্মাণী রূপে, আবার তিনি বিষ্ণু রূপে পালন করেন, প্রলয়কালে শিব রূপে সংহার করেন, লক্ষ্মী রূপে তিনি সুখ সমৃদ্ধি দান করেন, আবার দুঃখে তিনি অলক্ষ্মী রূপ ধারণ করেন।
শরতেলে মানুষ ভরাও তুমি নতুন সাজে, শরতেলে মানুষ ভরাও তুমি নতুন সাজে, পশুরা সাজায় দিক দিগন্তে, পশুরা সাজায় দিক দিগন্তে, মিতালির সুর যেন বাজে 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 বাজে, ভুবন ভরাও তুমি নতুন সাজে মা, শরতেলেই মাগো ভুবন ভরাও তুমি নতুন সাজে। সুন্দর কর সবই স্নেহের বাঁধনে, সুন্দর কর সবই স্নেহের বাঁধনে, অনাহুত নয় কেহ তোমার চরণে, পামা গামা পানি সারে গারে মাগা সানি সা, সুন্দর কর সবই স্নেহের বাঁধনে, অনাহুত নয় কেহ তোমার চরণে, আলোর ঝর্ণা ঢালো সবার আলোয়ে, তাই যেন গোধূলি মুখ ঢাকে লাজে, শরতেলেই মাগো ভুবন ভরাও তুমি নতুন সাজে। বন্ধুর পথে তুমি বন্ধু রাখো, শত্রুর পথে পথে আলোয় ডাকো, পামা গামা পানি সারে গারে মাগা সানি সা, বন্ধুর পথে তুমি বন্ধু রাখো, শত্রুর পথে পথে আলোয় ডাকো, পরশে পরশে মাগো তোমার পরশে, ভরে দাও ভালোবাসা সকল কাজে, শরতেলেই মাগো ভুবন ভরাও তুমি নতুন সাজে, পশুরা সাজায় দিক দিগন্তে, পশুরা সাজায় দিক দিগন্তে, মিতালি সুর যেন বাজে 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 বাজে, ভুবন ভরাও তুমি নতুন সাজে, শরতেলেই মাগো ভুবন ভরাও তুমি নতুন সাজে, শরতেলেই মাগো ভুবন ভরাও তুমি।